প্ৰথম বংশাৱলী পোন্ধৰ অধ্যায় জিৰচালেমলৈ নিয়ম চন্দুক অনা ডায়ুদৰ স্তুতি গীত। তাৰ পাছত ডায়ুদে নিজৰ বাবে ডায়ুদৰ নগৰত ঘৰবোৰ নিৰ্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে। তেতিয়া ডায়ুদে ক'লে, ঈশ্বৰৰ নিয়ম চন্দুক কেৱল লেবিয়াসকলে বব পাৰিব, কাৰণ যিহুৱাই নিয়ম চন্দুক ববলৈ আৰু সদা সৰ্বদাই তেওঁ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে। ডায়ুদে যি ঠাই যুগুত কৰিছিল সেই ঠাইলৈ জিহুৱাৰ নিয়ম চন্দুক আনিবৰ বাবে তেওঁ ইজৰাইলৰ সকলো লোকক জিৰচালেমত গোট খুৱালে। ডায়ুদে হাৰুণৰ বংশধৰসকলক আৰু লেবিয়াসকলক একগোট কৰিলে। কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰিয়েল আৰু তেওঁৰ সম্বন্ধীয়সকল 120 জন আছিল। মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অছায়া আৰু তেওঁৰ সম্বন্ধীয়সকল 220 জন আছিল। গেচুমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক জুৱেল আৰু তেওঁৰ সম্বন্ধীয়সকল 130 জন আছিল। ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চমৰীয়া আৰু তেওঁলোকৰ সম্বন্ধীয়সকল 200 জন আছিল। হিব্ৰুণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলিয়েল আৰু তেওঁৰ সম্বন্ধীয়সকল 80 জন আছিল। উজিয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মিনাদব আৰু তেওঁৰ সম্বন্ধীয়সকল 112 জন আছিল। ডায়ুদে চাদুক আৰু অবিয়াথৰ পুৰোহিতক আৰু লেবিয়া উৰিয়েল অছায়া জুৱেল চমৰীয়া ইলিয়েল আৰু অম্মিনাদবক মাতিলে। তেওঁলোকক ক'লে, তোমালোক লেবিয়াসকলৰ বংশৰ মূল মানুহ। মই ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ নিয়ম চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছো সেই ঠাইলৈ যাতে এই নিয়ম চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা। প্ৰথমবাৰ তোমালোকে তাক বৈ অনা নাই, এইকাৰণে আমাৰ ঈশ্বৰ যিহুৱাই আমাক আঘাত কৰিলে, কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচৰা নাছিলো বা বাধ্য হোৱা নাছিলো। সেয়ে পুৰোহিত আৰু লেবিয়াসকলে ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ নিয়ম চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে। যিহুৱাৰ বাক্য অনুসাৰে মুচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবিয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহুৱাৰ নিয়ম চন্দুক বৈ ল'লে। ডায়ুদে লেবিয়াসকলৰ মুখ্য লোকসকলক ক'লে যে তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্ৰৰ সৈতে নেবল বীণা আৰু তাল বজাই মহাধ্বনি কৰি আৰু আনন্দৰে উচ্চস্বৰে গীত গান কৰিবলৈ নিযুক্ত কৰক। সেয়ে লেবিয়াসকলে জুৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন বেৰেখিয়াৰ পুত্ৰ আছফক, তেওঁলোক মৰাৰী বংশধৰ সম্বন্ধীয় আৰু কুছায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল। তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণী সম্বন্ধীয় জখৰীয়া বেন জাজিয়েল চমিৰামুত জিহিয়েল উন্নি ইলিয়াব বনায়া মাছেয়া মত্তিথিয়া ইলিফলেহু মিকলেয়া উবেদ ইডুম আৰু দুৱৰী জিয়েলক নিযুক্ত কৰিলে। বাদ্যকৰ হেমন আছফ আৰু এথনক পিতলৰ তালেৰে মহাধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল। জখৰীয়া অজিয়েল চমিৰামুত জিহিয়েল উন্নি ইলিয়াব মাছেয়া আৰু বনায়া, এওঁলোকক অলামুত সুৰত বেহেলা বজাবলৈ মত্তিথিয়া ইলিফলেহু মিকলিয়া উবেদ ইডুম জিয়েল আৰু অজজিয়াক চিমিনিত সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ'বলৈ নিযুক্ত কৰা হ'ল। লেবিয়াসকলৰ মাজত কনানিয়া মুখ্য গায়ক আছিল। তেওঁ গীত পৰিচালনা কৰিছিল কাৰণ তেওঁ নিপুণ আছিল। বেৰেখিয়া আৰু ইলকানা নিয়ম চন্দুকৰ ৰখীয়া আছিল। চবনীয়া জোচাফত নথনেল অমাশয় জখৰীয়া বনায়া আৰু ইলিয়েজৰ পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম চন্দুকৰ সন্মুখত তুৰি বজাইছিল। উবেদ ইডুম আৰু জিহিয়া নিয়ম চন্দুকৰ ৰখীয়া আছিল। সেয়ে ডায়ুদ, ইজৰাইলৰ বৃদ্ধসকল আৰু সহস্ৰপতিসকলে আনন্দ কৰি উবেদ ইডুমৰ ঘৰৰ পৰা জিহুৱাৰ নিয়ম চন্দুক আনিবলৈ গ'ল। জিহুৱাৰ নিয়ম চন্দুক বৈ আনিবলৈ লেবিয়াসকলক ঈশ্বৰে সহায় কৰিছিল আৰু তেওঁলোকে সাতোটা খাৰ গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল। ডায়ুদ নিয়ম চন্দুক বৈ অনা লেবিয়াসকল, গায়কসকলৰ লগত গীতৰ পৰিচালক কননীয়া, এওঁলোক সকলোৱে মিহি হন সূতা চোলা পিন্ধিছিল। ডায়ুদে হন সূতাৰ এফুট কাপোৰ পিন্ধিছিল। এইদৰে ইজৰাইলৰ সকলোৱে মহা জয়ধ্বনিৰে, হিঙা শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহাধ্বনিৰে জিহুৱাৰ নিয়ম চন্দুক লৈ আহিছিল। কিন্তু জিহুৱাৰ নিয়ম চন্দুক ডায়ুদৰ নগৰত সোমাওঁতে চৌলৰ জীয়েক মিখলে খিৰিকীয়েদি চাই দেখিলে যে ডায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে ডায়ুদক সেৱজ্ঞান কৰিলে।